হোছেয়া ভাববাদী পুস্তক 8 অধ্যায়। ইজৰাইলৰ মূৰ্তি পূজা। তোমাৰ মুখত এটি হিঙা ৰাখা, মূৰ অৰ্থাৎ জিহুৱাৰ গৃহৰ ওপৰত শত্ৰুৰ এক ঈগল চৰাইৰ নিচিনাকৈ আহিছে, কিয়নো ইজৰাইলীয়াবাসীয়ে মই দিয়া নিয়মটি উলংঘ কৰিলে আৰু মোৰ ব্যৱস্থাৰ অহিতে বিদ্ৰোহ কৰিলে। ইজৰাইলে মোৰ ওচৰত কাটৰুক্তি কৰি কৈছে, হে মোৰ ঈশ্বৰ, আমি ইজৰাইলীয়াবাসীয়ে আপোনাক জানো, কিন্তু যি উত্তম ইজৰাইলে তাক অগ্ৰাহ্য কৰিলে সেয়ে শত্ৰুৱে তেওঁৰ পাছে পাছে খেদি যাব। মোৰ নিৰ্দেশ নোলোৱাকৈয়ে ইজৰাইলীয়াসকলে ৰজাসকলক নিযুক্ত কৰিলে, মই নজনাকৈয়ে তেওঁলোকে নেতাসকলক মনোনীত কৰিলে। তেওঁলোকে নিজৰ নিজৰ সোণ আৰু ৰূপেৰে তেওঁলোকৰ বাবে মূৰ্তি তৈয়াৰ কৰি নিজৰেই ভৰ্বনাশ কৰিলে। হে চমৰীয়া, মই তোমাৰ দামুৰীৰ মূৰ্তিক অগ্ৰাহ্য কৰিলোঁ, এই লোকসকলৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ'ল। নিৰ্দোষী হ'বলৈ তোমালোকৰ পুনৰ কিমান কাল লাগিব, কিয়নো এই দামুৰীৰ মূৰ্তি ইজৰাইলৰ লোকসকলেই নিৰ্মাণ কৰিছে। এজন শিল্পকাৰে তাক নিৰ্মাণ কৰিলে, কিন্তু সেয়া ঈশ্বৰৰ নহয়। চুমৰিয়াৰ সেই দামুৰীৰ মূৰ্তিটো দুখৰ দুখৰকৈ ভঙা হ'ব। তেওঁলোকে বতাহক ৰোপণ কৰে আৰু শেষত বা মৰলিৰ শস্যৰ দাব। শস্যৰ গোছাত কোনো দানা নাথাকে, তাৰ পৰা কোনো আহাৰ উৎপন্ন নহ'ব। যদিও তাত কিছু উৎপন্ন হয়ো, তেন্তে বিদেশীসকলে তাক গ্ৰাস কৰিব। ইজৰাইলক গ্ৰাস কৰা হ'ল। তেওঁলোক এতিয়া বিভিন্ন জাতিবোৰৰ মাজত এক অৱহেলিত পাত্ৰৰ নিচিনাকৈ আছে। এটা বনৰীয়া গাধৈ অকলে ইফালে সিফালে ঘূৰি ফুৰাৰ দৰে তেওঁলোক অশ্ৰুলৈকে উঠি গ'ল। ইফ্ৰয়িমে নিজকে প্ৰতিৰক্ষা কৰিবলৈ প্ৰেমিকসকলক বেচ দি আনিলে, যদিও তেওঁলোকে বিভিন্ন জাতিবোৰৰ সৈতে বেচ দি বন্ধুত্ব কৰিলে, তথাপিও মই এতিয়া তেওঁলোকক বিনাশ কৰিবলৈ একেলগে গোটাম। ৰজা আৰু নেতাসকলৰ অত্যাচাৰৰ অধীনত তেওঁলোকে যাতনা ভোগ কৰিব। পাপৰ প্ৰায়চিত্ৰও কৰিবৰ কাৰণে ইফ্ৰয়িমে অনেক যজ্ঞবেদী সাজিলে, কিন্তু সেইবোৰ পাপ কৰাৰ যজ্ঞবেদী হ'ল। মোৰ ব্যৱস্থাৰ অনেক কথাও যদি মই লিখোঁ, সেইবোৰ এক বিজতীয়া কোনো অদ্ভুত কথা বুলি গণ্য হ'ব। যদিও তেওঁলোকে মোৰ উদ্দেশ্যে পশু বলি দি তাৰ মাংস খায়, কিন্তু মই জিহুৱাই তেওঁলোকক গ্ৰহণ নকৰোঁ। এতিয়া মই তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁলোকৰ পাপ প্ৰতিফল দিম। তেওঁলোক মিছৰলৈ উলটি যাব। ইজৰাইলে মোক তেওঁলোকৰ সৃষ্টিকৰ্তা ঈশ্বৰক পাহৰি গৈ ডাঙৰ ডাঙৰ ৰাজগৃহ নিৰ্মাণ কৰিলে। যিহুদাই অনেক নগৰৰ গড়েৰে আবিদ কৰিলে, কিন্তু মই তেওঁৰ নগৰবোৰৰ ওপৰত জুই বৰষাম, তাতে তেওঁ সকলো কোঠ জুইৰে পুৰি গ্ৰাস কৰিব।